এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই অধিৱেশন অহা 2 এপ্ৰিলত অন্ত পৰিব। বিৰোধী দলে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা হ'ব। কংগ্ৰেছৰ 3জন সাংসদ মহম্মদ জাভেদ, কে সুৰেশ আৰু মাল্লু ৰবিয়ে সংসদত এই প্ৰস্তাৱ উত্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি লোকসভাত পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বিবৃতি দাঙি ধৰিব। ইপিনে ৰাজ্যসভাত আজি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা মাহত অনুষ্ঠিত বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিৰোধী পক্ষই অধ্যক্ষক আঁতৰোৱাৰ দাবী জনাই লোকসভাৰ সাধাৰণ সচিবলৈ অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই প্ৰস্তাৱত তেওঁলোকে শ্ৰীবিৰলাৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণৰ অভিযোগ তুলিছিল। তৃণমূল কংগ্ৰেছৰ বাহিৰে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কে, বাও আৰু অন্যান্য দলৰ 118জন সাংসদে এই অনাস্থাত সমৰ্থন জনাইছিল। অসমৰ বিভিন্ন আদালতত যোৱা ফেব্ৰুৱাৰী পৰ্যন্ত 5,72,000তকৈ অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। ইয়াৰ ভিতৰত কেইবা হাজাৰ গোচৰ 10ৰ পৰা 20 বছৰ পুৰণি। ন্যায়িক বিভাগৰ তথ্য অনুসৰি যোৱা 9 ফেব্ৰুৱাৰীৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন আদালতত 5,72,687টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। ইয়াৰ ভিতৰত 54,778টা গোচৰ 5 বছৰ পুৰণি। একেদৰে 10 বছৰৰো অধিক পুৰণি 9,564টা গোচৰ এই পৰ্যন্ত নিষ্পত্তি নোহোৱাকৈ আছে। আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ ভিতৰত অধিকাংশ হৈছে ফৌজদাৰী গোচৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী কুচকাৱাজ বৃদ্ধি পাইছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা চলাইছে। আজি বজালী, টিহু আৰু নলবাৰী সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব। ইপিনে সমাগত বিধানসভা নিৰ্বাচনত কেইবাটাও বিৰোধী দলে মিত্ৰতা কৰাৰ চৰ্চা চলি আছিল যদিও ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি দলটোৱে এটা বিবৃতিযোগে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ লগতে কেইবাটাও সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলত নেতাকৰ্মীৰ পদত্যাগ, যোগদান আদি অব্যাহত আছে। অগপৰ সদ্য পদত্যাগী নেতা জয়ন্ত খাউণ্ডে আজি নতুন দিল্লীত কংগ্ৰেছ দলত যোগদান কৰিব। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি 150 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিটিচিৰ প্ৰধানগৰাকীয়ে নাগৰিজুলী স্নাতক মহাবিদ্যালয়, ঔবাৰী মিনি ষ্টেডিয়াম আৰু নাওকাটাৰ শুক্লাই উদ্যানত পুতলাৰ ৰেল, পানীৰ ফোৱাৰাকে ধৰি বিভিন্ন ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত অংশ লৈ শ্ৰীমহিলাৰীয়ে 6টা ধৰ্মীয় অনুষ্ঠানলৈ অসম দৰ্শন আঁচনিৰ অধীনত অনুদান আগবঢ়ায়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৰেশ্বৰ পাইহাটা চাৰিআলি সংযোগী পথৰ ওপৰত 136 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 1.5 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলৱে অভাৰব্ৰিজৰ আধাৰশিলা স্থাপন কৰে। অহা 2-2.5 বছৰৰ ভিতৰত এই অভাৰব্ৰিজখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত থাকে। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয়ৰ আঁচনি তৃতীয় পৰ্যায়ৰ অধীনত কাইলৈ 9,000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। অসম চাহ উদ্যোগ বিশেষকৈ উদগনি আঁচনি আৰু শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দনৰ অধীনত আজি আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ কৰভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকিব। উল্লেখযোগ্য যে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ অধীনত অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনক উৎসাহিত কৰাৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 486খন চাহ বাগিচাত আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। একেদৰে অভিনন্দন আঁচনিৰ অধীনত 2020-2024 বিত্তীয় বৰ্ষত শিক্ষা ঋণ লৈ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰা 437গৰাকী অৰ্হতা সম্পন্ন শিক্ষাৰ্থীলৈ 50,000 টকাকৈ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।